Iya, agak manis. বাতৰি পঢ়িছো সমুজ্জান ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, এনডিএ মিত্ৰজোঁটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিত্ৰজোঁটৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দলক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা নিশা মন্ত্ৰীসভাৰ বিদায়ী সদস্যসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰে। ভাৰতে যোৱা নিশা আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে আৰু ৰোহান বোপান্না আৰু মেথিউ এবডেনৰ যুটীটো আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ চৰকাৰ গঠনক লৈ তৎপৰতা বৃদ্ধি পাইছে। এন ডি এ মিত্ৰজোঁটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিত্ৰজোঁটৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীৰ বাসগৃহত কালি অনুষ্ঠিত এন ডি এ নেতাসকলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰৰ অধীনত বিগত 10 বছৰত সকলো ক্ষেত্ৰত সামগ্ৰিক বিকাশ হোৱা বুলি উল্লেখ কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱটোত লগতে দেশৰ জনসাধাৰণে 6 দশকৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে এগৰাকী শক্তিশালী নেতা নিৰ্বাচিত কৰিছে বুলি উল্লেখ কৰা হয়। বৈঠকত তেলেগু দেশম পাৰ্টীৰ মুৰববী এন চন্দ্ৰবাবু নাইডু, জনতা দল ইউনাইটেডৰ মুৰববী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, লোক জনশক্তি দল ৰামবিলাস গোটৰ মুৰববী চিৰাগ পাছোৱান, অপনা দলৰ নেত্ৰী অনুপ্ৰিয়া পেটেল, আৰ এল ডিৰ মুৰববী জয়ন্ত চৌধুৰী, জে ডি এছৰ এইচ ডি কুমাৰস্বামী, হিন্দুস্তানী আৱামী মৰ্চাৰ নেতা জিতান ৰাম মাঝি, জনসেৱা পাৰ্টীৰ নেতা পৱন কল্যাণ আৰু অন্যান্য মিত্ৰ দলৰ নেতাসকলৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলে অংশ লয়। ইপিনে কালি আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকল নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এখন বৈঠকত মিলিত হয়। এই বৈঠকত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে মিত্ৰ দলসমূহক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনী ফলাফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বাবে বৃহৎ ৰাজনৈতিক ক্ষতি বুলি অভিহিত কৰাৰ লগতে এয়া স্পষ্ট নৈতিক পৰাজয় বুলি মন্তব্য কৰে। মিত্ৰজোঁটৰ সদস্যসকলে নতুন চৰকাৰ গঠনৰ কৌশলসমূহ সন্দৰ্ভত আলোচনাত মিলিত হয়। ইফালে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 17 লোকসভা ভংগ কৰাৰ কথা ঘোষণা কৰে। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দলক অভিনন্দন জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে প্ৰধানমন্ত্ৰী মোদী, এন ডি এ মিত্ৰজোঁট আৰু প্ৰায় 65 কোটি ভোটদাতাক এই ঐতিহাসিক জয়ৰ বাবে ওলগ জনাইছে। শ্ৰীবাইডেনে সামাজিক মাধ্যমযোগে কয় যে উমৈহতীয়া ভৱিষ্যতৰ অসীমিত সম্ভাৱনাৰ সদব্যৱহাৰৰ বাবে দুয়োখন দেশৰ মাজৰ বন্ধুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী মোদীক ওলগ জনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে সামাজিক মাধ্যমযোগে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত চৰকাৰৰ সৈতে সহযোগিতা আগুৱাই নিবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা 65 কোটি ভোটদাতাৰ শলাগ লয়। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে কালি প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতে আৰু অভিনন্দন জ্ঞাপন কৰে। শ্ৰীসুনাকে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে ভাৰত আৰু ব্ৰিটেইনৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে আৰু এই সম্পৰ্কৰ এনাজৰী সুদৃঢ়কৰণৰ প্ৰক্ৰিয়া আগলৈও অব্যাহত থাকিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনেও শ্ৰীমোদীক অভিনন্দন জনাইছে। শ্ৰীপুটিনে কয় যে নিৰ্বাচনী ফলাফলে পুনৰ শ্ৰীমোদীৰ ব্যক্তিগত উচ্চ ৰাজনৈতিক কৰ্তৃত্ব, ভাৰতৰ আৰ্থ সামাজিক বিকাশ ত্বৰান্বিত কৰাৰ প্ৰতি সমৰ্থন আৰু বিশ্ব পৰ্যায়ত নিজৰ স্বাৰ্থ ৰক্ষাৰ কথাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে ৰাছিয়াই ভাৰতৰ সৈতে কৌশলগত সহযোগিতা সুদৃঢ় কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে। ইফালে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানে ভাৰতক প্ৰগতি আৰু বিকাশৰ পথলৈ লৈ যোৱাৰ ক্ষেত্ৰত শ্ৰীমোদীৰ সফলতা কামনা কৰিছে। তেওঁ কয় যে দুয়োখন দেশৰ মাজত গভীৰ কৌশলগত সহযোগিতা আছে আৰু উভয় দেশৰ জনসাধাৰণৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ তেওঁ আগ্ৰহী। কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি য়ুন চুক চেয়লে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে লোকসভা নিৰ্বাচনৰ ফলাফলে শ্ৰীমোদীৰ অভূতপূৰ্ব নেতৃত্বৰ প্ৰতি ভাৰতৰ আস্থাৰ কথাকে প্ৰতিফলিত কৰিছে। তেওঁ লগতে ভাৰত কোৰিয়াৰ মাজত বিশেষ কৌশলগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে শ্ৰীমোদীৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰিছে। একেদৰে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ চাৰ্লছ মিচেলে কৈছে যে ইউৰোপীয় সংঘই ভাৰতৰ সৈতে কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আগ্ৰহী। তেওঁ কয় যে মহাদেশসমূহে জলবায়ু পৰিৱৰ্তন, শান্তি, সুৰক্ষা আৰু দৰিদ্ৰতা দূৰীকৰণৰ যুঁজসহ গুৰুতৰ গোলকীয় সমস্যা সন্দৰ্ভত সহযোগিতা কৰা উচিত। ইয়াৰ পূৰ্বে ইটালী, মৰিচাছ, ভূটান, নেপাল, মালদ্বীপ, শ্ৰীলংকা, কমৰছ, লিথুৱেনিয়া, কেনিয়া, চেক গণৰাজ্য, ছাৰ্বিয়া, নাইজেৰিয়া, স্পেইন, ইৰাণ, ইউক্ৰেইন আৰু মালয়েছিয়াকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ নেতৃবৰ্গই প্ৰধানমন্ত্ৰীক ওলগ জনায়। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নেতাকে ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকৰ সৈতে সহযোগিতা বৃদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা নিশা মন্ত্ৰীসভাৰ বিদায়ী সদস্যসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰে। নৈশ ভোজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজনাথ সিং, অমিত শ্বাহ, নিৰ্মলা সীতাৰমন আৰু নীতিন গাডকাৰীকে ধৰি অন্যান্য ভালেকেইগৰাকী মন্ত্ৰী উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে যোৱা নিশা নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আয়াৰলেণ্ডে 16 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 96 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই 3টা উইকেট দখল কৰাৰ বিপৰীতে জছপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙে 2টাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে 12 অভাৰৰ 2টা বলত অধিনায়ক ৰোহিত শৰ্মাৰ 52 আৰু ঋষভ পণ্টৰ 37 ৰানৰ সহায়ত 2টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ পৰৱৰ্তী খেল দুখনত ভাৰত অহা 9 আৰু 12 জুনত ক্ৰমে পাকিস্তান আৰু সহ আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটো ফ্লৰিডাত 15 জুনত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত কানাডাৰ মুখামুখি হ'ব। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত 11 বাছনিপ্ৰাপ্ত ইটালীৰ ছিমন বলেলি আৰু এণ্ড্ৰিয়া ভাভাছৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বোপান্না আৰু এবডেনৰ যুটীটোৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত 10ম বাছনিপ্ৰাপ্ত বেলজিয়ামৰ চেণ্ডাৰ গিলে আৰু জৰেন ভিয়েগেনৰ যুটীটোক 7-6, 5-7, 6-1 ছেটত পৰাস্ত কৰে। ভাৰতৰ আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধু ইণ্ডোনেছিয়া অপেন ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছে। খেলুৱৈগৰাকী কালি জাকাৰ্টাত চীনা টাইপেৰ প্ৰতিদ্বন্দ্বী চু ৱেনছিৰ বিৰুদ্ধে 15-21, 21-15, 14-21 গেমত পৰাস্ত হয়। অৱশ্যে ভাৰতৰ অশ্বিনী পনাপ্পা আৰু তানিছা ক্ৰাষ্টৰ যুটীটো মহিলাৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ভাৰতীয় যুটীটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জেকি ডেণ্ট আৰু ক্ৰিষ্টেল লাইক 21-15, 21-15 গেমত পৰাস্ত কৰে। ইপিনে মহিলাৰ ডাবলছত ত্ৰিশা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৰ লগতে পুৰুষৰ ছিংগলছত প্ৰিয়াংশু ৰাজাৱত আৰু লক্ষ্য সেন পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। একেদৰে মিক্সড ডাবলছত বি সুমিত ৰেড্ডী আৰু এন চিকি ৰেড্ডীৰ যুটীটো দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত আজি লক্ষ্য সেন জাপানৰ কেণ্টা নিশিমটো আৰু প্ৰিয়াংশু ৰাজাৱত থাইলেণ্ডৰ কুনলাভুট ভিটিছানৰ মুখামুখি হ'ব। মহিলাৰ ডাবলছত গায়ত্ৰী গোপীচান্দ আৰু ত্ৰিশা জলীৰ যুটীটো জাপানৰ ৱাকানা নাগাহাৰা আৰু মায়ু মাতছুমটোৰ বিৰুদ্ধে আৰু অশ্বিনী পনাপ্পা আৰু তানিছা ক্ৰাষ্টৰ যুটীটো কোৰিয়াৰ লি চৌহি আৰু বেক হা নাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োখন খেলে আজি অনুষ্ঠিত হ'ব। ইপিনে মিক্সড ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি সুমিত ৰেড্ডী আৰু এন চিকি ৰেড্ডী চীনৰ ঝেং চি ৱেই আৰু হুৱাংয়া কুয়ঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত আজি চিৰাগ ছেট্টী আৰু সাত্বিক ছাইৰাজ জানকি ৰেড্ডী ভাৰতীয় যুটীটো মালয়েছিয়াৰ ৱেই চংমেন আৰু কাই উন্তিৰ মুখামুখি হ'ব। ভাৰত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইখন তাৰকা খেলুৱৈ সুনীল ছেত্ৰীৰ খেলুৱৈ জীৱনৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ'ব। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ গ্ৰুপ এত 4খন খেলত 4 পইণ্টেৰে দ্বিতীয় স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। এন ডি এৰ মিত্ৰজোঁটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিত্ৰজোঁটৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দলক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা নিশা মন্ত্ৰীসভাৰ বিদায়ী সদস্যসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰে। ভাৰতে যোৱা নিশা আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে আৰু ৰোহন বোপান্না আৰু মেথিউ এবডেনৰ যুটীটো আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি নমস্কাৰ।